এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰি সৈতে মই কুমাৰ ডেভিড দাস। সাদিনীয়া ৰঙালী বিহুৰ আজি শেষৰটো দিন ৰাজ্যত চেৰা বিহু হিচাপে পালন কৰা হৈছে। চেৰা শব্দৰ অৰ্থ হৈছে অৱসান বা সামৰণি। এই দিনটোত ৰঙালী বিহুৰ আনুষ্ঠানিক বিদায় জনোৱা হয়। অসমৰ বিভিন্ন প্ৰান্তত, বিশেষকৈ উজনি অসমৰ জিলাসমূহত কোনো কোনোৱে হাতত হাঁচতি লৈ গছৰ গুৰিত বা মুকলি ঠাইত বিহু উৰাই আহে। উজনি নামনি উভয়তে আজি দিনটোত সাত শাকী বা সাতবিধ শাকৰ ব্যঞ্জন খোৱাৰ নিয়ম আছে। পৰম্পৰা অনুসৰি এই দিনটোত বিহুৱা বিহুৱতীসকলে তেওঁলোকৰ বিহুৰ সাজপাৰ আৰু বাদ্যযন্ত্ৰসমূহ সযতনে থৈ দিয়ে। চেৰা বিহুৰ লগে লগে অসমীয়া সমাজত বসন্তৰ আগমনৰ বাৰ্তা কঢ়িয়াই অনা ৰঙালী বিহুৰ আনুষ্ঠানিকতাৰ সামৰণি পৰে। ৰঙালী বিহুৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ পাৰম্পৰিক বসন্ত উৎসৱসমূহ উলহ মালহেৰে পালন কৰি থকা হৈছে। দুদিনীয়া কাৰ্যসূচীৰে কালিৰে পৰা আৰম্ভ হোৱা শৰণীয়া কছাৰীসকলৰ বাঁহ গোসাঁই উৎসৱৰ আজি দ্বিতীয় দিন। তামোলপুৰৰ বৰনগৰত থকা ৰাজহুৱা খেলপথাৰত এই উদ্দেশ্যে বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰঙালী বিহু উপলক্ষে ডিব্ৰুগড় জিলাৰ কৰ্মৰত সাংবাদিকসকলে কালি ৰাইজৰ ঘৰে ঘৰে গৈ হুঁচৰি গায়। বিভিন্ন সংবাদ পত্ৰ আৰু বৈদ্যুতিন মাধ্যমত কাম কৰা সাংবাদিকসকলে কৰ্মব্যস্ততাৰ মাজতো 2011 চনৰে পৰা এইদৰে বিহু পালন কৰি আহিছে। বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টৰ পৰা দুটা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিষয়াসকলক জুনৰ পৰা লোকপিয়লৰ প্ৰশিক্ষণ দিয়া হ'ব। ৰাজ্যিক লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে এই বিষয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে দেশৰ অন্যান্য ঠাইসমূহত ইতিমধ্যে যোৱা 1 এপ্ৰিলৰ পৰা লোকপিয়ল আৰম্ভ হৈছে। অসম, তামিলনাডু, পশ্চিমবংগ, কেৰালম আৰু পুডুচেৰীত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই প্ৰক্ৰিয়া পলমকৈ আৰম্ভ হ'ব। দেশৰ সুৰক্ষা আৰু স্বৰাজোত্তৰ ভাৰতৰ অষ্টম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হ'ব। 2027 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল দুটা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰলৈ সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰ লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰ লোকপিয়লত স্বগণনাৰো বিকল্পৰ ব্যৱস্থা কৰা হৈছে। ঘৰৰ গণনাৰ সময়ত সকলো ভৱন আৰু পৰিকাঠামোৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু বাসগৃহৰ স্থিতি, সা সুবিধা তথা সম্পদৰ তথ্য সংগ্ৰহ কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে লোকপিয়ল 2027ৰ বাবে 11,718 কোটিৰো অধিক টকাত অনুমোদন দিছে। বিধানসভা নিৰ্বাচনৰ ভোটগণনালৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত গুৱাহাটীত কালি বিৰোধী ঐক্য মঞ্চৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ, ৰাজ্য দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈকে ধৰি বিৰোধী ঐক্য মঞ্চৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা শতাধিক প্ৰাৰ্থী উপস্থিত থাকে। বৈঠকত নিৰ্বাচনৰ সময়ছোৱাত প্ৰাৰ্থীসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বান, ভোটগণনাৰ পাছত বিৰোধী মিত্ৰজোঁটৰ পৰৱৰ্তী ৰূপৰেখা সন্দৰ্ভত আলোচনা কৰা হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহৰ কথা উল্লেখ কৰি সেইসমূহ কাৰ্যকৰী কৰাৰ বাবে তেওঁলোকে কাম কৰি যাব বুলি প্ৰকাশ কৰে।
আমাৰ কথা এটাহে, মই ইয়াৰ আগতেও মই অংকৰলৈ মই বিশেষকৈ একো মাত মতা নাই, যিহেতু আমাৰ বহল দৃষ্টি হ'ল যে এইখন নিৰ্বাচনৰ পিছত অসমৰ লৈ এটা নতুন বিকাশৰ এটা মডেল লৈ আমি নতুন অসমৰ এটা সংকল্প লৈছো, এটা বহল দৃষ্টি লৈ আমি এই নিৰ্বাচনী ৰণত নামিছো, যাৰ ফলত আমি বহুতে আমাক মই ভাবো প্ৰথমবাৰ বাবে বা কংগ্ৰেছক বা বিৰোধী দলসকলক সমৰ্থন দিব। মই যি ধৰণৰ বাৰ্তা পাইছো যে যিসকল যোৱা কেইবাটাও নিৰ্বাচনত বিজেপি বা তেওঁলোকৰ সহযোগী দলক সমৰ্থন দি আহিছিল, এইবাৰ প্ৰথমবাৰ বাবে নিজৰ ভোট ট্ৰান্সফাৰ কৰিব কংগ্ৰেছলৈ বা আমাৰ মিত্ৰজোঁটলৈ। তো সেইকাৰণে যি বহল সংকল্প লৈছো তাৰ লৈ বহুত কাম কৰিবলগীয়াও আছে।
সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ অসম আৰু আউনীআটী বিশ্ববিদ্যালয়ৰ মাজত কালি ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ চৰাত এখন বুজাবুজি চুক্তি সম্পন্ন হয়। এই অনুষ্ঠানত আউনীআটী সত্ৰ সত্ৰাধিকাৰ তথা আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ পীতাম্বৰ দেৱগোস্বামীকে ধৰি বিভিন্ন অভিষিষ্ট ব্যক্তি উপস্থিত থাকে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।